ॐ नमो भगवते वासुदेवाय। श्रीमद्भागवत सप्तमस्कन्ध त्रयोदश अध्यायः। नारद उवाच, एवे कहिवा जति धर्म स्वभावे अवधूत कर्म माया संसार दूर करी बुलीब देह मात्र धरी ग्रामे वंचीब एक दिन द्विदिन न रहिब पुण निर्जने दिगंबर वेशे जेबे पशिब वन देशे कौपीन करिब वसन एका भ्रमिब रात्र दिन केबे हे न करिब संग समुद्रे जेसने तरंग सर्वभूतरे शांत पणे श्रीनारायण प्राय मणे सत असत विश्वबेनी तुल्य भाविव आत्मा घेनी परम ब्रह्म आत्मा सार सर्वव्यापित निरंतर जाग्रत स्वप्न मध्ये रही आत्मार गति आत्मे ध्याई आत्मार बंध मुख्य वेनी लक्षीव माया मात्र घेनी वस्तु स्वभाव नाही तार एणु सर्वदा निर्विकार वस्तुर नित्या नित्य भाव एणु ए शरीर अध्रुव जीवर उत्पत्ति मरण कालटिए हार कारण एणु शरीर धर्म जाणी आत्मार गति परिमाणी अशास्त्रे न करिबरति जीविका ज्योति सप्रभृति दूरे ते जीव तर्कवाद जे शास्त्रे पक्ष पात भेद अभ्यास न करि से पथे शिष्य न करिब संगते व्याख्यान निज प्रयोजने केबे हे न करिब मने मठादि गृह कु निर्माण केबे हे नोहे जति धर्म सुशांत बुद्धि समचित्त होइब अर्थरे विरक्त दृश्य अदृश्य भावे थिब बाई बाळक चेष्टा भाव मुक बधिर प्राय बेसे भावे वंचिब आत्म बसे सुण राजन सावधान जे इतिहास पुरातन प्रह्लाद संगे मुनिवर नाम जाहार अजगर एबे निजनंक संवाद सुणन्ते न लागे प्रमाद से प्रह्लाद एक दिने मृगया अर्थे गले बने भृत्य निकर घेनी संगे बने बिहरे क्रीड़ारंगे एमन्ते सह्यगिरि तटे कावेरी तटे भूमि पृष्ठे शयने देखे मुनिवर शरीर धूलिरे धूसर स्वेद कर्दमे से भूषित सम्मुखे देखे विपरीत कर्म वचन लिंग वर्णे लक्षी न पारे अनुमाने किवा आश्रम लक्षी नोहे शयन विपरीत देहे ताहांकु देखि प्रह्लाद भावे नमिला बेनी पाद लक्षणे मणि तार गति बोलंती असुरंक पति हरिहरि बोल। प्रह्लाद उवाच, स्थूल शरीर तोहोर स्वभावे दिशई सुंदर भोगी पुरुष प्राय होई तो देह देखी पचारई वित्त अर्जने भोगी जने भ्रमंती नगर पिपीने भोगर बड़े पृष्ठ देही तु अनुमाने मुमणई उद्यम न करी तु धने কিম্পাশো ইচ্ছু ঘোর বনে কেমন্তে পুষ্টত শরীর কহ সংশয় যাউ দূর কহ তু নভ জি মৌন মুজেবে শুনিবা ভাজন যে দক্ষ পণ্ডিত চতুর বিচিত্র বাক্য প্রিয় কর তাঙ্কু পুছিলে সর্ব কহে মনে অহংকার নবহে এমন্তে প্রহ্লাদ বাণী সে অবধূত কর্ণে শুনি তাহার অমৃত বচনে কহই হর্ষিত বদনে হরি হরি বল অবধূত উবাচ তু প্রহ্লাদ দৈত্য বর জানই মহিমা তোহর সংশয় নাহি তোর মনে তু দেখু নির্মল নয়নে যার হৃদরে নারায়ণ বসই পুরুষ পুরাণ সে ভক্তি বলে তম ঘোর না সই জেনে দিবা কর তুমোতে পচারিলু যেবে শুণ কহিবা তোর ভাবে আত্মার শুদ্ধি যে ইচ্ছন্তি মহান্ত পুছিলে কহন্তি ভববাহিনী তৃষ্ণা নাম তার পুরণে কেহু ক্ষম হরি হরি বল সে তৃষ্ণা বলে মু জগতে ভ্রমিলি কোটি জন্ম সতে অশেষ জনি গর্ভবাস তেবে হেন পুরিলা আস অর্জিলা কর্ম দোষে ভ্রমি ফুটি হইলি পথশ্রমী যে শুভ কর্ম মোর থিলা সে ফল এ জন্মে ফলিলা স্বভাবে স্বর্গ মুখ্য দ্বার দুর্লভ মনুষ্য শরীর স্বধর্ম কলে স্বর্গবাস অধর্মে নরকে প্রবেশ এবিনি দ্বার যেতে জন্তি নিশ্চল যোগে আত্মা চিন্তি ভজন্তি গোবিন্দ চরণে তরন্তি এ জন্ম মরণে মুয়ে সংসার সুখ দেখি বিচারি মনে হেলি দুঃখী দ্বন্দ্ব মৈথুন গৃহবাসে ইন্দ্রিয় সুখ ভোগ আসে অন্তে নরকে বিশ্রামন্তি এঘেনি মনে কলি ভ্রান্তি এণু মো গৃহ দ্বন্দ্ব এড়ি তপ সাধই দুঃখে পড়ি প্রবৃত্তি মার্গে নর দুঃখী নিবৃত্তি মার্গে হেলি সুখী এবে মু কৃষ্ণর প্রসাদে নিবৃত্তি কর্ম যোগ সাধে নিত্যে ভ্রমই আত্মা ভাবে মন আনন্দে সুখ প্রবে মন সংকল্প ভোগ তেজি প্রারব্ধ ভোগ বনে ভুঞ্জি এণু আত্মার অর্থে মুহি সংকল্পি একান্তে ভ্রমই এবে হো প্রহ্লাদ শুণ বিষয় বসে যেতে গুণ হরি হরি বল তামস রজ গুণ তেজে বিবিধ কাম্য কর্ম ভজে আত্মার হিত ন সুমরে অসাধু মার্গে কর্ম করে প্রাণী ভ্রমন্তি ঘোর পথে নারী জাত না কর্মতন্ত্রে ঘোর সংসারে সঞ্চরন্তি এঘেনি মোর মনে ভ্রান্তি দেখ অজ্ঞানে মোহচ্ছন্নে সংসারে সঞ্চরন্তি জনে যে জল তৃণে আচ্ছাদিত তাহা নইচ্ছই তৃষিত মৃগ তৃষাকু জল মনে ভ্রমে ভ্রমণে তাহার শ্রম মাত্র সার যে আত্মা ন করে বিচার কর্ম আয়ত্তে দেহ বহি আত্মার সুখ নইচ্ছই সংকল্পি ক্রিয়া করে যেতে নিষ্ফল হয়ে কার্য অন্তে আধ্যাত্ম আদি দুঃখ যেতে আত্মা নিপাত যার অন্তে বিমুক্ত নহে প্রাণী এনে কি প্রয়োজন অর্থ কামে লোভী প্রাণীঙ্ক দুষ্ট মন বড়ে বন্ধন করে ধন ধনী জনঙ্ক দুঃখ দেখি মুধন তৃষ্ণাকু উপেখি দেখই ধনীঙ্কর দুঃখ নিদ্রা ভোজনে নাহি সুখ রাজার ভয় নিত্যে ধনে চৌর সপন শত্রুজনে যেও বা আসে ধন মাগি তা দেখি চিত্তে দুঃখ ভাগি অশেষ আপদর স্থান এ ধন মূল হয়ে জন্ম যে শোক মোহ লোভ ক্রোধ নিত্যে উদ্বেগ যে প্রমাদ হরিহরি বল যাহার মূলে শ্রবন্তী ধনর মূলে প্রাণভীতি এঘেনি যে পণ্ডিত জনে লোভ তেজন্তি জানি ধনে মধুমক্ষিকা অজগর এ জন্মে গুরু এ মোহর যে বৈরাগ পরিতোষ এহাঙ্ক তহু উপদেশ বৈরাগ্য সর্ব কামে মোর এ শিক্ষা দেলা মধুকর অনেক দুঃখে যে অর্জন তাকু বিনাশী হরে আন ধন নইচ্ছি তোষ মনে ভ্রমই যথা লাভ ধনে মহাসর্পর প্রায় হই বঞ্চই উপদেশ অধ্যায়ী তথাপি গোবিন্দ প্রসন্নে নিত্যে আনন্দ মোর মনে মো দেহে বড় কান্তি তুষ্টি সুখবর্ধনে দেহ পুষ্টি এভাবে বঞ্চে মোর দেহি মু সুখ দুঃখ ন জানই অল্প আহার কাহি পাই কাহি বা সম্পূর্ণ ভুঞ্জই স্বাদু অস্বাদু ন মনই যে দিনে যে বা মিলই গ্রাসকু অমৃত মনই সুমিষ্ট মিলে অবা কাহি কাহি বা কটু তিক্ত পাই মন সন্তোষে তা ভুঞ্জই কাহি বা শ্রদ্ধা উপহৃত কাহি বা মান্য বিবর্জিত কাহি বা দধি অন্ন ঘৃত কাহি বা লবণ বর্জিত অল্প বহুত নবারই জহি যা মিলে তুষ্ট হই এমন্তে পোষই জীবন নিশ্চিন্ত মনে মো শয়ন রাত্র দিবস ন জানই উভয় এক প্রমাণই পাট বসন কাহি পিন্ধি কাহি বুলই চর্ম বান্ধি চিরাণী বস্ত্র কাহি মিলে কাহি বা বঞ্চইব কলে কর্ম আদরি তোষ মনে বসই ইচ্ছা সুখ স্থানে কাহি বা ধরণী শয়ন কাহি পাষাণ কাহি তৃণ কাহি প্রসাদ মধ্যে থাই কাহি পলঙ্কে নিদ্রা যাই কাহি হংসুলি তুড়ি পরে কাহি শ্মশানে বন ঘোরে কাহি বা স্নান করে শুদ্ধে সুবাস তৈল সুগন্ধে কাহি চন্দন গন্ধ সার কাহি বা নানা অলঙ্কার সুবাস পুষ্প মাল গন্ধে কাহি বা গজ স্বকন্ধে কাহি বেষ্টিত পীতাম্বর কাহি বা ভস্ম দিগম্বর কাহি বা জ্ঞান থাই দেহে काही भ्रमई गृही प्राये काही प्रमाद देहे थाई काही बा वृक्ष मूळे सोई हे प्रहलाद सुण धीरे आर कहिबा तोछा मुरे विषय जड़े प्राणी थांति निज स्वभाव प्रकाशन्ति काहाकु निंदा स्तुति मोर केबे हे न करे विचार सर्व प्राणी को श्रेय चिंति एणु मो मने नाही भ्रांति आनंदे गोविंद चरणे चित्त निवेशी अनुक्षणे चित्त विकल्प होम करी ताहाकु मन मध्ये भरी मन विकार तत्वे थोई जेथे माया कु भय नाही से माया आत्मा अनुभूते सत्य संकल्प मुनि मते तेणु निर्विकार मो मन निर्गुण ब्रह्मे करी ध्यान तमरे आत्मा अनुभूते कहिली तो होर अग्रते जे लोक शास्त्र मत दुई एणे वर्जित मोर देही तुजेणु विष्णु रभकत तेणु कहिली तो अग्रत तु प्रहलाद कृष्ण दास एणु मु तो होरे विश्वास नारद वाच इमन्ते मुनि मुखु सुणी परमहंस धर्मवाणी से प्रहलाद ज्ञानी धीर स्वभावे विष्णुर किंकर से अवधूत तत्ववाणी प्रवाह सुधा तरंगिणी से प्रहलाद सुनी कर्णे बंदिला विविध स्तवने आनंदे नमिता चरणे सदने गला तत्क्षणे सुण सुजने दृढ़ चित्ते हरिचरित भागवते सप्तम स्कंधे जेते धर्म जे धर्म अवधूत कर्म प्रह्लाद अवधूत कथा सुणन्ते खंडे भव व्यथा इणे निर्मल कर चित्त कहई दास जगन्नाथ भावे एणे निर्मल कर चित्त भावे कहई दास जगन्नाथ हरि हरि बोल इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिर नारद संवादे जतिधर्मे नाम त्रयोदश अध्याय।